এয়া আকাশবাণী গুৱাহাটী পুৱাৰজনী সময় বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। বিয়লি প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহি উপস্থিত হৈছে। সৰুহজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰে। অসমৰ চহকী ঐতিহ্য বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেলযোগে প্ৰকাশ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কালি আবেলি সৰুহজাইত উপস্থিত হৈ বাগৰুম্বা নৃত্যৰ আখৰাৰ লগতে সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বুজ লয়। বাগৰুম্বা দহু অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিডিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ কাইলৈ হ'বলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাতো অংশ ল'ব আৰু এই সভাতেই কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্ৰী পীয়ুষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি প্ৰধানমন্ত্ৰীয়ে অংশ ল'বলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাওতালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। বিশ্ব বেংকে ৰাজ্য প্ৰশাসন ব্যৱস্থাৰ উন্নয়ন, সকলো বতৰৰ অনুকূল আন্তঃগাঁথনি নিৰ্মাণ আৰু সেৱা প্ৰদান প্ৰক্ৰিয়া সুচল কৰি তোলাৰ লগতে 40,00,000 শিক্ষাৰ্থীৰ দক্ষতা বিকাশৰ উদ্দেশ্যে 3টা প্ৰকল্পত অনুমোদন জনাইছে। ভাৰতৰ বাবে থকা বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালক পল প্ৰচিয়ে প্ৰকাশ কৰা মতে 35 কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম দুৰ্যোগ অনুকূল পথ উন্নয়ন প্ৰকল্পই বিশেষকৈ পাহাৰীয়া ঠাইসমূহত সকলো বতৰৰ বাবে অনুকূল পথ নিৰ্মাণত সহায় কৰিব আৰু জনজাতীয় তথা গ্ৰামাঞ্চলৰ যাত্ৰীসকলৰ যাত্ৰাৰ সময় ৰাহি কৰাত সহায় কৰিব। এই প্ৰকল্পই ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ যাতায়াতৰ পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই প্ৰকল্পই ৰাজ্যৰ 50,000ৰো অধিক যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ পথো প্ৰশস্ত কৰিব। একেদৰে 25 কোটি ডলাৰেৰে ৰূপায়ণ কৰিবলগীয়া অসম বিদ্যালয় শিক্ষা আৰু কিশোৰ কল্যাণ প্ৰকল্পৰ অধীনত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ 20,00,000 ছাত্ৰ ছাত্ৰীৰ ফলাফল উন্নত কৰাত সহায় কৰিব আৰু 10ৰ পৰা 19 বছৰ বয়সৰ অন্য 20,00,000 যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও কৰা হ'ব। 8 কোটি ডলাৰেৰে কাৰ্যকৰী কৰিবলগীয়া অসম প্ৰশাসন আৰু সেৱা প্ৰদান কাৰ্যসূচীয়ে আবণ্টন আৰু ৰাজহুৱা সম্পদৰ ব্যয়, প্ৰশাসনিক সেৱা প্ৰদান প্ৰক্ৰিয়া আৰু ডাটা প্ৰণালীকে ধৰি ৰাজহুৱা বিত্তীয় ব্যৱস্থা শক্তিশালী কৰি তুলিব। মাজুলীৰ লোহিত নদীৰ পাৰৰ ডেকাচাঙত প্ৰতিবছৰৰ দৰে এইবাৰো মন গীত মহোৎসৱ অনুষ্ঠিত হৈছে। ৰাহুল কৌশিক নাথ ফাউণ্ডেশ্যনৰ উদ্যোগত যোৱা 10 জানুৱাৰীৰ পৰা অনুষ্ঠিত এই মহোৎসৱত বিভিন্ন ধৰণৰ মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হৈছে। আমাৰ মাজুলীৰ সংবাদদাতাই জনোৱা মতে বিশিষ্ট অভিনেতা আদিল হুছেইন, সংগীত শিল্পী জয় বৰুৱাকে ধৰি কেইবাগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীয়ে যুৱক যুৱতীসকলক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট অভিনেতা আদিল হুছেইনে এনেদৰে কয়।
সপ্তমবাৰৰ বাবে মন গীতৰ প্ৰথম দিনাখন আমি মন তুলিকা আৰম্ভ কৰিছো অলৰেডি 10 তাৰিখে। মন গীতৰ আজি প্ৰথম দিন ডিচি ছাৰৰ কাৰণে ৰৈ আছো আৰু আমাৰ ইয়াতে হেমচন্দ্ৰ গোস্বামী, পদ্মশ্ৰী, তাৰপিছতে সত্ৰৰ সত্ৰাধিকাৰবিলাক আহিছে আৰু আশা কৰিছো যে এইবাৰ আগৰ বাৰতকৈও যাতে আৰু ভালকে হয়। নতুন নতুন ল'ৰা ছোৱালীবিলাক অসমৰ বিভিন্ন জেগাৰ পৰা আহিছে, তেওঁলোকে বহুত আশাৰে আহে আৰু আমিনো কি শিকাওঁ। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যাতে ভাল ভাল প্ৰশিক্ষক যিসকল এইবিলাক দিশত পাৰগত মানুহ, মানে এক্সপাৰ্টছ, তেওঁলোকক আমি আনি পেলাই নতুন জন্মৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক শিকাবৰ কাৰণে যত্ন কৰি আছোঁ।
যোৰহাট জিলাৰ ঢেকীয়াখোৱা বৰনামঘৰত সদৌ অসম ভিত্তিত কালিৰে পৰা 5দিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 10খন ভাওনা অনুষ্ঠিত হ'ব। অহা 19 জানুৱাৰীত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাৰ কালি প্ৰথমখন ভাওনা মৎস্য বিজয় গোলাঘাট জিলাৰ বৰখেৰিয়াৰ অনন্ত বিজয় শিল্পী সমাজে প্ৰদৰ্শন কৰে। ডিব্ৰুগড়ৰ জ্যোতিনগৰ নিবাসী বিশিষ্ট চাহ ব্যৱসায়ী ৰাধেশ্যাম গোৱেংকাৰ কালি 83 বছৰ বয়সত দেহাৱসান ঘটে। আজি চকীডিঙি ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।